এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্রীৰ গোলকীয় প্রতিভাৰ বাবে বিদেশী ভাষাৰ উদ্যোগ শীর্ষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। গুৱাহাটীৰ উত্তৰ পূব দক্ষতা কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত এই আঁচনিখন মুকলি কৰি মুখ্যমন্ত্রীগৰাকীয়ে এই আঁচনিখনে ৰাজ্যৰ যুৱক যুৱতীসকলক বিদেশী ভাষাৰ দক্ষতাৰে পাৰ্গত কৰি তুলি বিশ্বজুৰি কৰ্মৰ সুযোগ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে। এই আঁচনিৰ জৰিয়তে প্ৰথম পৰ্যায়ত 180গৰাকী যুৱক যুৱতীয়ে সাংস্কৃতিক প্ৰশিক্ষণ, নিযুক্তি আৰু আৰ্থিক সাহায্যৰ লগতে জাপানী ভাষাৰ প্ৰশিক্ষণ লাভ কৰিব। ইয়াৰ জৰিয়তে বিভিন্ন খণ্ডত ভাৰত জাপানৰ সহযোগিতা অধিক সুদৃঢ় হোৱাৰ উপৰি অসম আৰু জাপানৰ জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ লগতে এই আঁচনিখন গুৱাহাটীৰ উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ দ্বাৰা পৰিচালিত হ'ব আৰু ৰাজ্যৰ যুৱক যুৱতীয়ে জাপানৰ কৰ্মক্ষেত্ৰত নিয়োগৰ সুযোগ লাভ কৰিব পৰাকৈ প্ৰশিক্ষণ দিয়া হ'ব বুলি প্ৰকাশ কৰে। অনুষ্ঠানৰ পাছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দি কয় যে দেশত অস্বাভাৱিক হাৰত মুছলমানৰ সংখ্যা বৃদ্ধি হৈছে। ৰাজ্যত মুছলমানৰ জনসংখ্যা 38% বৃদ্ধি হোৱাৰ সমান্তৰালকৈ মাজুলীত এই পৰিসংখ্যা 100% হৈছে বুলি তেওঁ উল্লেখ কৰে। একে সময়তে জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বিগত 3 বছৰ ধৰি নিৰন্তৰভাৱে এই দিশত কাম কৰি আছে। এই সন্দৰ্ভত অহা 5 নৱেম্বৰত অসম বিধানসভাত মন্ত্ৰীসভা গোটৰ প্ৰতিবেদন উপস্থাপন কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত SIT-য়ে প্ৰয়াত শিল্পীগৰাকীৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত বিভিন্নজনক সোধা পোছা কৰি ভাষ্য গ্ৰহণ কৰিছে। আজি বিশেষ তদন্তকাৰী গোটে অৰুণ গাৰ্গৰ ভাষ্য গ্ৰহণ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা 7জনৰে আৰক্ষীৰ জিম্মাৰ ম্যাদ শীঘ্ৰে অন্ত পৰিব। 1 অক্টোবৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যোৱা 14 দিনে আৰক্ষীৰ জিম্মাত আছে। ইপিনে 8 অক্টোবৰত গ্ৰেপ্তাৰ হোৱা সন্দীপন গাৰ্গৰো আৰক্ষীৰ জিম্মাৰ ম্যাদ পৰহিলৈ অন্ত পৰিব। আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ লগে লগে আটাইকে ন্যায়িক জিম্মা তথা কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব। অৱশ্যে কোন কাৰাগাৰত তেওঁলোকক ৰখা হ'ব সেই বিষয়ে এতিয়াও প্ৰকাশ কৰা হোৱা নাই। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ইয়াতত থকা ছিংগাপুৰৰ কেইবাগৰাকীও প্ৰৱাসী অসমীয়াই সোনকালেই শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তত সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। তেওঁ জনোৱা অনুসৰি SIT-ৰ চমনৰ পাছতেই কেইবাগৰাকীও প্ৰৱাসী অসমীয়াই ইতিবাচক সঁহাৰি জনাইছে। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো গুৰুত্ব সহকাৰে লৈ তদন্ত চলাই আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Singapore has sent certain vital query about Jubin. We collected that from his family and we sent them back yesterday. So ami janake ahome active hoy aso Singapore police o homane active hoy aso and theyuke they want to give us a proper report after conducting the inquiry complete. Basically ji ji amar requirement ase crime scene amar requirement ase statement এই গোটেইবিলাক আমি এমলেট অলরেডি পঠিয়াই দিছো। আমাক কি কি লাগে সিঙ্গাপুরৰ পৰা সহযোগিতা তাক আমি কেন্দ্রীয় গৃহ মন্ত্রালয়ের জৰিয়তে পঠাই দিছো আৰু এই গোটেই কাগজবিলাক এতিয়া সিঙ্গাপুর এটর্নি জেনারেলৰ
শিল্পী জুবিন গাৰ্গক সোঁৱৰি আজি ধেমাজি জিলাৰ গোগামুখত শিল্পীজনৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয়। আদ্যশ্ৰাদ্ধত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্ম বৰ্ণ নিৰ্বিশেষে অজস্ৰজনে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। শিৱসাগৰ জিলাত জুবিন গাৰ্গ ফেন ক্লাবে জয়সাগৰত 40,000 নাহৰ গছেৰে এখন হাবি সৃষ্টি কৰাৰ বাবে বিশেষ প্ৰয়াস গ্ৰহণ কৰিছে। পৰিৱেশ সংৰক্ষণ আৰু জুবিন গাৰ্গৰ সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে আজি নাহৰ অভিযানৰ অধীনত জয়সাগৰত 2 নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত ধেমাজি আৰু বৰদলনি উন্নয়ন খণ্ডৰ জীৱিকা সখী, সংযোগ সখী, বেংক সখী, বীমা সখী, কৃষি সখী আৰু পশু সখী কৰ্মীসকলৰ মাজত 96খন স্কুটি বিতৰণ কৰে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে তৃণমূল পৰ্যায়ত কাম কৰা সখীসকলক আত্মসহায়ক গোটৰ কাম কাজসমূহ সুচাৰুৰূপে ৰূপায়ণত সহায় কৰাৰ উপৰি আত্মনিৰ্ভৰ গাঁও নিৰ্মাণৰ পথ প্ৰশস্ত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ঐক্য শান্তি আৰু সমন্বয়ৰ সংকল্পৰে শিলচৰৰ বংগভৱনত কালিৰে পৰা অনুষ্ঠিত অসম সাহিত্য সভাৰ 2025-2027 বৰ্ষৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিৱেশনৰ আজি সামৰণিৰ দিনা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ লগতে বিভিন্ন জনগোষ্ঠীয়ে সাহিত্য সভাৰ সভাপতিয়ে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। ৰাজ্যসভাৰ সাংসদ কণাত বৰকাষ্ঠৰ এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰা শোভাযাত্ৰাৰ আৰম্ভণিতে অসমবাসীৰ হিয়াৰামতো সদ্যপ্ৰাত শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।